নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে। অহা 2 আৰু 7 মে'ত দুটা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে অগপ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰে মিত্ৰজোঁট গঠন কৰি আসন্ন পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে আভ্যন্তৰীণ সংঘাতৰ বাবে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিব পৰা নাই। কাছাৰ জিলাতো মন্ত্ৰী কৌশিক ৰায়, সাংসদ পৰিমল শুক্লবৈদ্যসহ কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত আজি বিজেপিৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। 25খন জিলা পৰিষদৰ আসনৰ 2খনত অগপ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দৰং জিলাৰ 12টা জিলা পৰিষদৰ সমষ্টিৰ 8টাত বিজেপিয়ে আৰু বাকী 4টাত অগপ দলে প্ৰাৰ্থিত্ব আগবঢ়াব। মৰিগাঁও, বজালি, মানকাছৰ, বজালি, বৰপেটা, শোণিতপুৰ, ধেমাজি, শিৱসাগৰ, হোজাই আদি জিলাত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। আজি দুপৰীয়াৰ ভাগত অহা এজাক ধুমুহা বৰষুণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাৰ ফলত ৰাজপথতে বৃহৎ গছ উভালি পৰাত পথ যোগাযোগ ব্যাহত হৈ পৰে। কোনো কোনো ঠাইত বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলত বিদ্যুৎ সৰবৰাহ ব্যাহত হয়। আমাৰ হোজাই জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ যমুনামুখৰ কাঠকটীয়া লাহৰী প্ৰাথমিক বিদ্যালয়ত এডাল প্ৰকাণ্ড গছ উভালি পৰাত বিদ্যালয়খনৰ দেৱাল ভাগি পৰে। জিলাখনৰ ডবকা অঞ্চলতো ধুমুহাৰ ফলত বিদ্যুতৰ তাঁৰ ছিগি বিদ্যুৎ সেৱা ব্যাহত হয়। ইপিনে নগাঁও জিলাতো আজি অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে। এই ধুমুহাত গছ গছনি ভাগি পৰাৰ ফলত ঘৰ দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হয়। বিদ্যুতৰ তাঁৰ ছিগি পৰাৰ ফলত জিলাখনৰ কোনো কোনো অঞ্চল এতিয়াও আন্ধাৰত ডুব গৈ আছে যদিও বিভাগীয় বিষয়া কৰ্মচাৰীসকলে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় কৰ্মচাৰী, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত অৱসৰপূৰ্বৰ পৰামৰ্শ কৰ্মশালা আৰু ভাৰতীয় ষ্টেট বেংকৰ নৱম বেংকাৰ সজাগতা অনুষ্ঠান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়া সহজ কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে অৱসৰপ্ৰাপ্ত লোকসকলৰ প্ৰতিভাক চিনাক্ত কৰি যথোপযুক্তভাৱে কামত নিয়োজিত কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিছে। মৰিগাঁও পক্সো আদালতে আজি জিলাখনৰ ইনামুল ইছলাম নামৰ এজন লোকক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ইনামুল ইছলামৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত এগৰাকী নাবালিকা ধৰ্ষণৰ গোচৰ ৰুজু হৈ আছিল। এই গোচৰৰ দীৰ্ঘ শুনানিৰ অন্তত আজি জিলা পক্সো আদালতে তেওঁক 20 বছৰ কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহে। ইফালে একেখন আদালতে মায়ঙৰ বিনন চৰকাৰ নামৰ আন এজন নাবালিকা ধৰ্ষণকাৰীক 5 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 5,000 টকাৰ জৰিমনা বিহিছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কুৰিয়ে আজি খোৱাং সমজিলাত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ সামগ্ৰী বিতৰণ আৰু সম্ভাৱ্য ষ্ট্ৰংৰুমৰ স্থান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীৰ সৈতে লোকনিৰ্মাণ, গৃহ, বিদ্যুৎ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা খোৱাং সমজিলাৰ কাৰ্যালয়ৰ বিষয়াবৰ্গও উপস্থিত থাকে। বাক্সা জিলাৰ কাছিটাৰীত আজি এটা পথ দুৰ্ঘটনাত জিলাখনৰ চিমলাগুৰিৰ মন্টু স্বৰ্গীয়াৰী নামৰ এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে মাটি কঢ়িয়াই নিয়া এখন ট্ৰেক্টৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰি চালকজনক হেঁচা মাৰি ধৰে, ফলত চালক মিণ্টু স্বৰ্গীয়াৰী থিতাতে নিহত হয়। আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে 12 এপ্ৰিলৰ শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানটোত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকী ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে 13 এপ্ৰিল দেওবাৰে সন্ধিয়া 7:45 অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প্ৰযোজনা আৰু পৰিচালনা ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে দিল্লী কেপিটেলছক জয়ৰ বাবে 164 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বেংগালোৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দিল্লী কেপিটেলছে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বেটিং আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে 7টা উইকেট হেৰুৱাই 163 ৰাণ সংগ্ৰহ কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 শুনিবলৈ পাব।